এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে আজি ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশগৰাকীক শপত বাক্য পাঠ কৰোৱায়। ন্যায়াধীশ বি আৰ গাৱাই কালি কাৰ্যকাল সমাপ্ত হোৱা ন্যায়াধীশ সঞ্জীৱ খানাৰ স্থলাভিষিক্ত হ'ব। তেওঁ অহা ছমাহ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। 2019 চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা গাৱাই বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী বণ্ডলৈকে কমেও 300টা গোচৰৰ সৈতে জড়িত আছিল। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে শপত গ্ৰহণ অনুষ্ঠানত ভাগ লয়। ৰাজ্য চৰকাৰে অহা 15 আগষ্টৰ ভিতৰত আৰু 10খন সমজিলা গঠন কৰাৰ সিদ্ধান্ত লৈছে। কামৰূপ, শোণিতপুৰ, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু গোৱালপাৰাত এই সমজিলাকেইখন গঠন কৰা হ'ব। সমজিলাকেইখন হৈছে বকোছয়গাঁও, পলাকবাৰী, ৰঙাপাৰা, বৰচলা, মৰিয়নি, তিয়ক, মাকুম, ডিগবৈ, ধলাই আৰু দুধনৈ। প্ৰশাসন ব্যৱস্থাক সুশৃংখলিত কৰাৰ লক্ষ্যৰে জনসাধাৰণক সেৱাসমূহ কম সময়ৰ ভিতৰত উপলভ্য কৰোৱাৰ বাবে পূৰ্বে 39খন সমজিলা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱ কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা আপোন ঘৰ আঁচনিখনৰ সময়সীমা অহা বছৰৰ মাৰ্চলৈকে সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আঁচনিখনৰ অধীনত নতুনকৈ 3600তকৈ অধিক হিতাধিকাৰীক সুবিধা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিখনৰ পৰা এতিয়ালৈকে 43,000 চৰকাৰী কৰ্মচাৰী লাভান্বিত হৈছে আৰু 624 কোটি টকাৰ ৰাজসাহায্য মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই বছৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, বিত্তীয় সাক্ষৰতা আৰু সাংকেতিক ভাষা এই তিনিটা নতুন ঐচ্ছিক বিষয় প্ৰৱৰ্তন কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু IIT গুৱাহাটীৰ সঞ্চালকৰ উপস্থিতিত IIT গুৱাহাটীত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে তিনিদিনীয়া আৱাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যপুথি উন্মোচন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে এই পাঠ্যপুথি যুগুতাই উলিওৱাৰ ক্ষেত্ৰত পঢ়োৱা সহায় সহযোগিতাৰ বাবে IIT গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ শলাগ লয়। ৰাজ্যখনত বজ্ৰপাতৰ ফলত বিগত দুদিনত 2জন লোকে প্ৰাণ হেৰুৱাইছে। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ আৰক্ষী থানাৰ অধীনৰ সংৰেচেনাৰ গাঁৱত যোৱাকালি বিয়লি অহা ধুমুহা বৰষুণৰ সময়ত বজ্ৰ পৰি তাৰা ইংটিকি নামৰ এগৰাকী 14 বছৰীয়া কিশোৰীৰ মৃত্যু কাকোৱালি লয়। ইপিনে শ্ৰীভূমি জিলাৰ হাছানপুৰত আজি বজ্ৰ পৰি এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যু হয়। মৃত ছাত্ৰীগৰাকী হাছানপুৰৰ 4 নম্বৰ ৱাৰ্ডৰ জাহিদা পাৰ্বিন বুলি চিনাক্ত কৰা হৈছে। দেশৰ সুৰক্ষাৰ বাবে সেনাসকলে কৰা ত্যাগ আৰু বলিদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি 11দিনীয়া শৌৰ্য সন্মান যাত্ৰা শীৰ্ষক তিৰংগ যাত্ৰা কাৰ্যসূচী অব্যাহত আছে। অসম প্ৰদেশ বিজেপিয়ে আজি গুৱাহাটীৰ আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ তিৰংগ যাত্ৰা উলিয়ায়। বিজেপিৰ নেতাকৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধিকে ধৰি দলৰ কৰ্মকৰ্তাসকলে হাতে হাতে পতাকা লৈ বন্দে মাতৰম ধ্বনি দি এই যাত্ৰাত অংশ লয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ ডিফু চহৰত ডিফু ৰাষ্ট্ৰীয় সুৰক্ষা নাগৰিকৰ উদ্যোগত তিৰংগ যাত্ৰা উলিওৱা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰ সিং টিছো, বিধায়ক বিদ্যা সিং ইংলেঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও কৰ্মকৰ্তাই এই যাত্ৰাত অংশ লয়। ৰাজ্যখনত কাইলৈ আৰু পৰহিলৈ জিলা পৰ্যায়ত আৰু 18 মে'ত বুথ পৰ্যায়ত তিৰংগ যাত্ৰা কৰা হ'ব। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীয়ে কেতবোৰ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি আকাশবাণীৰ দিল্লী কেন্দ্ৰই পৰমবীৰ চক্ৰ লাভ কৰা দেশৰ বীৰ সেনানীসকলৰ বীৰগাথা কাইলৈৰ পৰা প্ৰতিখন বাতৰি বুলেটিনতে প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও কাইলৈৰ পৰা ইয়াৰ বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰ কৰিব। ইয়াৰ উপৰি অহা 17 মে'ৰ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত, 18 মে'ৰ সন্ধিয়া 7:45 প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকাটো কেইবাগৰাকী বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰা হ'ব। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে যোৰহাটতো জিলা প্ৰশাসনৰ সহযোগত কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত আছে। জিলা কৃষি বিষয়া কাৰ্যালয় আৰু জিলাখনৰ সাধাৰণ সেৱা কেন্দ্ৰসমূহত এই পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। পঞ্জীয়ন প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ বাবে জিলা প্ৰশাসনে গাঁওসমূহত ঘৰে ঘৰে পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে।